এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চল বিপৰ্যস্ত, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত ভূমিস্খলনত কমেও 7 জন লোকৰ মৃত্যু, গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছে যদিও ভালেমান অঞ্চল এতিয়াও প্লাবিত, প্ৰবল বৰষুণ আৰু জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত যোগাযোগ বিচ্ছিন্ন, ইণ্ডিগো বিমান সেৱা কৰ্তৃপক্ষৰ সৈতে ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা, আৰু ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰকে ধৰি প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্যস্ত হৈছে। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৰুণাচলৰ পূব কামেং জিলাত বান আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে। জিলাখনৰ 13 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বানা আৰু চেপ্পাত যোৱা নিশা চেপ্পা অভিমুখী এখন বাহন ভূমিস্খলন আৰু বানে উটুৱাই নিয়াৰ ফলত বাহনখনত থকা 7 জন লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান ততালিকে আৰম্ভ কৰা হয় যদিও প্ৰতিকূল বতৰৰ বাবে আৰু নিশাৰ ভাগত দৃশ্যমানতা কমি যোৱাত উদ্ধাৰকাৰী দলসমূহ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আজি পুৱাৰ ভাগত স্থানীয় লোকসকলৰ সহযোগত উদ্ধাৰকাৰী দলসমূহে পুনৰ অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 100 মিটাৰ তলত ধবংসপ্ৰাপ্ত বাহনখনৰ লগতে 7 জন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰে। আন এটা ঘটনাত নামনি সোৱণশিৰি জিলাত বানৰ ফলত 2 জন শ্ৰমিকৰ মৃত্যু হয়। মিজোৰামতো ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ লগতে ভূমিস্খলনত 1 জন লোকৰ প্ৰাণহানি হোৱাৰ উপৰি বহু লোক বানত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে। একেদৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলসহ বহু অঞ্চল ভয়াৱহ বানৰ কবলত পৰিছে। প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ পালাউ ৰোডৰ পেলেচ পৰিসৰত থকা আকাশবাণী ইম্ফলৰ অনুষ্ঠান শাখাৰ প্ৰচাৰ বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ৰেক হোৱাৰ পৰিপ্ৰেক্ষিতত ইম্ফলৰ পৰা 56 কিলোমিটাৰ নিলগত উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সমিটাৰ থকা মায়াঙৰ পৰা অনুষ্ঠান প্ৰচাৰৰ দিহা কৰা হৈছে আৰু শীঘ্ৰেই প্ৰচাৰ আৰম্ভ হ'ব। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মণিপুৰৰ বান পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। বৰ্জ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি বজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও, নলবাৰী, কাছাৰ, ডিমাহাচাও, হাইলাকান্দি, শ্ৰীভূমিকে ধৰি কেইবাখনো জিলাত নিশা পৰ্যন্ত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। মহানগৰীৰ ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, পাঞ্জাবাৰী, হাতীগাঁও, জুৰিপাৰকে ধৰি বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। পূৰ্বে বান পৰিস্থিতিৰ সন্মুখীন নোহোৱা ভালেমান অঞ্চল এইবাৰ পানীত বুৰ যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দূৰণিবতীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও আজি নৈমিত্তিক ছুটীৰ ব্যৱস্থা কৰা হয়। চৰকাৰে ৰুক্মিণীগাঁও আৰু হাতীগাঁও দুটা সাহায্য শিবিৰ স্থাপনৰ জৰিয়তে বান ক্ষতিগ্ৰস্ত জনসাধাৰণলৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। বান পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে ৰাজ্যৰ ভিন ভিন ঠাইত SDRF, NDRF আৰু DDRFৰ উদ্ধাৰকাৰী জোৱানৰ দল কৰ্তব্যত নিয়োজিত হৈ আছে। গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী যোৰাবাটত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। যোৰাবাট উৰণসেতুৰ তলত আজিও একঁকাল পৰ্যন্ত পানী হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। বান আৰু বোকাৰ বাবে যোৰাবাটৰ ব্যৱসায়ীসকলে প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হৈছে। ইপিনে যোৰাবাট অঞ্চলত 3 দিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অঞ্চলবাসী খোৱা পানীৰ লগতে আন বিভিন্ন সমস্যাত ভুগিছে। উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। কামৰূপ জিলাৰ ছয়গাঁৱত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈছে। কলহী নৈৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ বুৰাই পেলোৱাৰ লগতে দলঙৰ দুয়োপৰ খহাই পেলোৱাত যাতায়াত বন্ধ হৈছে। বকোৰ, শিঙৰা, শালনিবাৰী ৰাষ্ট্ৰীয় ঘাইপথতো বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাতো স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। জিলাখনৰ 6খন প্ৰধান নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বান পৰিস্থিতি জটিল হৈ পৰাৰ আশংকাই দেখা দিছে। লখিমপুৰ, গহপুৰ, নগাঁও, কামপুৰ, পশ্চিম কাৰ্বি আংলঙত তুমপ্ৰেং, শ্ৰীভূমি, হাইলাকান্দি, ধুবুৰীৰ লগতে উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈছে। নিপকোৱে ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। এই সন্দৰ্ভত লখিমপুৰৰ আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই এইদৰে কয়।
নিপকোৱে প্ৰকল্পৰ জলধাৰা বৃদ্ধি হোৱাত কালি সন্ধিয়া 2500 মিলিমিটাৰলৈ পানী এৰি দিয়ে। নদীখনত প্ৰকল্পটোৰ অতিৰিক্ত জলৰাশি মোকলাই দিয়াৰ ফলত নিপকোৰ পানীয়ে লখিমপুৰৰ ৰঙা নদীত সংহাৰ ৰূপ ধাৰণ কৰিছে। ৰঙা নদীৰ বানত ইতিমধ্যে ৰাইজ বহুতো বিপদৰ সন্মুখীন হৈছে। ৰঙা নদীৰ আমতলা মথাউৰি ইতিমধ্যে ভাঙি পৰিছে। পুৱাৰ ভাগত লখিমপুৰৰ 15 নম্বৰ ঘাইপথৰ ওপৰেদি পানী বৈ আহিছিল আৰু সেইবাবে জৰুৰীকালীন সেৱাৰ যান বাহনৰ বাহিৰে অন্যান্য যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল। ইতিমধ্যে নাও বৈচা, পহুমৰা, গেন্ধালী আদিৰ অৱস্থা জটিল হৈ পৰিছে। নিপকুৱে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ অতিৰিক্ত পানী এৰা আৰু মুছলধাৰ বৰষুণৰ ফলত নৈপৰীয়া অঞ্চল, বিশেষকৈ জহিং, কয়লামাৰী, জহিং গধূলি বজাৰ আদি বিভিন্ন অঞ্চল পানীত বুৰ গৈছে। লগতে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়, মৰ্নিং ষ্টাৰ স্কুল আদি বিভিন্ন ধৰণৰ বিদ্যালয়ৰ প্ৰয়োজনীয় সা সামগ্ৰীও বানে ইতিমধ্যে উটুৱাই লৈ গৈছে।
কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা হোজাইৰ ক্ষতিগ্ৰস্ত অঞ্চল জিলাখনৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগপতিয়ে আজি পৰিদৰ্শন কৰে। ডিমা হাছাও জিলাৰ উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খন গেট খুলি দিয়াত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত হোজাইৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে। এই সন্দৰ্ভত হোজাইৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগপতিয়ে এইদৰে কয়।
আমাৰ আপোনালোকে গম পাইছে ইতিমধ্যে আজি 4 দিন ধৰি কনষ্টেণ্ট বৰষুণ পৰি থকাৰ কাৰণে জলাশয়, নদ নদীবিলাক ভৰি উঠিছে আৰু পানী লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। বান্ধ আছিলে আৰু তেওঁলোকে খুলি দিয়াৰ কাৰণে কিছু পানী আহি আছে। শংকা হৈছে আমাৰ যে বানপানী হ'ব পাৰে, যিসমূহ জলাশয় পানীৰ কিনাৰত থকা মানুহ হয় তেওঁলোকক সাৱধান আমি কৰিবৰ কাৰণে এখন নটিচ জাৰি কৰিছোঁ। বৰষুণৰ বতৰত যাতে তেওঁলোকে বেছি কাম নহ'লে বাহিৰত নাহে আৰু জলাশয় বা অন্যান্য বিল খেলত তেওঁলোকে মাছ মৰা, নাও চলে এনেকুৱা কাম যাতে তেওঁলোকে নকৰে, সাঁতুৰিবলৈ নাযায়, পিকনিক খাবলৈ নাযায়, সেইখিনি সাৱধানতা কৰি দিয়া যায়। এইখিনি ইতিমধ্যে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত আছে। আমি সেই প্ৰৱধানখিনি ৰাইজৰ মাজত আমি সজাগতাৰ কাৰণে আমি পুনৰ দোহাৰিছোঁ। আমাৰ হেল্পলাইন নম্বৰটো আছে, DOC যিটো হেল্পলাইন নম্বৰ সেইটো ইতিমধ্যে আছে। তাৰ বাহিৰে প্ৰত্যেকটো চাৰ্কুলতে আমি এটা ইতিমধ্যে সাহায্য কেন্দ্ৰ আমি কৰি দিছোঁ। তাত 24x7 তাতে আমাৰ মানুহ থাকিব। চাৰ্কুল অফিচাৰসকল ইতিমধ্যে ফিল্ডত আছে, আমাৰ গাঁওবুঢ়াসকল ফিল্ডত আছে, আমাৰ ছিনিয়ৰ অফিচাৰবিলাক আছে, ময়ো ইভেন ফিল্ডলৈ যাবলৈ ওলাইছোঁ। গতিকে আমি সজাগ হৈ আছোঁ, যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে আমি মোকাবিলা কৰিব।
কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ গুইজানৰ নতুন গাঁও বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু পূব ডিব্ৰুগড় ৰাজহচক্ৰৰ 4খন গাঁও বানৰ কবলত পৰিছে। মাজুলীৰ বিৰিণাবাৰী গাঁৱৰ ঠেকেলানী বিলৰ পাৰৰ কেইবাবিঘা বড়োধানৰ খেতি বানে বুৰাই পেলাইছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত খেতিপথাৰ জলমগ্ন হৈ পৰিছে। গোলাঘাট জিলাৰ নুমলীগড়ত কালিয়নী নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। কালিয়নী নৈৰ বানত আবদ্ধ হৈ পৰা 3খন বাহনৰ চালক আৰু হেণ্ডিমেনক প্ৰশাসনৰ লোকে স্পীড বোটৰ সহায়ত উদ্ধাৰ কৰে। কপিলী আৰু বৰাপানীৰ বাঢ়নী পানীয়ে নগাঁৱৰ কামপুৰৰ কচুৱাৰ বিভিন্ন অঞ্চল প্লাবিত কৰিছে। নগাঁৱৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
বিগত 3 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে। বিশেষকৈ জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ কাবি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেটৰ পানীয়ে এৰি দিয়াৰ ফলত 27খন গাঁৱৰ প্ৰায় 300 হেক্টৰ কৃষিভূমি বৰাপানী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ লগতে 7খন বিদ্যালয় আৰু 4টা গড়কাপানী পথ বাঢ়নী পানীয়ে বুৰাই পেলোৱা বুলি নগাঁও জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰে। ইয়াৰ সমান্তৰালকৈ কাৰ্বি পাহাৰত হোৱা বৰষুণৰ ফলতে কপিলী নদীটো জলস্তৰ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইপিনে কালি নিশা জিলাখনৰ কলিয়াবৰৰ উলুৱনিত বতাহত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত জীৱন বিশ্বাস নামৰ এজন যুৱকৰ কৰুণভাৱে মৃত্যু হয়। উল্লেখযোগ্য যে এই বতাহ বৰষুণৰ ফলত জিলাখনৰ বহু অঞ্চলত গছ গছনি বাগৰি পৰাৰ ফলতে আজি দুদিন ধৰি অঞ্চলসমূহত বিদ্যুৎ যোগান ব্যাহত হৈ আছে।
প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাইলৈ হ'বলগীয়া ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ লিখিত পৰীক্ষা স্থগিত ৰখা হৈছে। কাইলৈ মহানগৰীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী হাইস্কুলত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বেয়া বতৰৰ বাবে লিখিত পৰীক্ষা স্থগিত ৰখা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইণ্ডিগো বিমান সেৱা কৰ্তৃপক্ষৰ সৈতে ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে এই আলোচনাকালত বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানটোক শিলচৰ, ডিব্ৰুগড় আৰু উত্তৰ লখিমপুৰলৈ বিমান সংযোগ বৃদ্ধি কৰাৰ বাবে আহান জনায়। এই বৈঠকৰ পাছত ইণ্ডিগোৱে ইতিবাচক সঁহাৰি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়াৰে পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানখন গুৱাহাটী বিমান বন্দৰলৈ অৱতৰণ কৰিব। ইয়াৰ দ্বাৰা পুৱাৰ ভাগতে ৰাজ্যৰ ৰাজধানীৰ সৈতে দেশৰ ৰাজধানীক সংযোগ স্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটী শিলচৰ বিমানৰ সূচীৰো সাল সলনি কৰি পুৱাৰ ভাগত বিমান সেৱা উপলব্ধ কৰোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। একেদৰে 2025-26 বৰ্ষৰ শীতকালত গুৱাহাটীৰ পৰা নবী মুম্বাইলৈকে বিমান সেৱাৰ ব্যৱস্থা কৰা হ'ব বুলি আলোচনাত লোৱা সিদ্ধান্তৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা চলাচল হ'বলগীয়া বিমানৰ সময়সূচী শীঘ্ৰে মুকলি কৰা হ'ব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। মৰিগাঁৱতো জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু দীপশিখা ফাউণ্ডেশ্যনৰ সহযোগত ধূমপান বিৰোধী দিৱস উপলক্ষে সমদল উলিওৱা হয়। মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই সমদল মুকলি কৰে। সমদলত বিভিন্ন শিক্ষানুষ্ঠানৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ উদ্যোগতো জিলাখনৰ বেংটল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ধপাত বিৰোধী সজাগতা সমদল উলিওৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সভা অনুষ্ঠিত হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাঠিঙিমাৰীত এই দিৱস উপলক্ষে আলোচনা চক্ৰ অনুষ্ঠিত হয়। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙেলিয়াঝাৰত বিশ্ব ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি সজাগতা সভা, চিত্ৰাংকন প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি, গোলাঘাট, শিলচৰ আৰু হোজাই জিলাতো ধূমপান বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত চলিত বছৰত দশম শ্ৰেণী উত্তীৰ্ণ 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেশৰ শীৰ্ষ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহত আয়োজিত ফেলোশ্বিপ শিবিৰসমূহত অংশগ্ৰহণ কৰিব পাৰিব। তদুপৰি তেওঁলোকক বছৰজুৰি অনলাইন পৰামৰ্শ প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ 3 গৰাকীক বিদেশৰ উৎকৃষ্ট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ভ্ৰমণৰ সুযোগ দিয়া হ'ব। ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ 20 জুন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত এই বিশেষ আঁচনিখনে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলক জ্ঞান আহৰণত উৎসাহ যোগোৱাৰ লগতে বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বৃদ্ধি কৰি তেওঁলোকক প্ৰতিভা বিকাশৰ সুযোগ দিছে। অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোনো পৰিষদৰ পৰা ন্যূনতম 75% নম্বৰ লাভ কৰি দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব পাৰে। তদুপৰি গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ৰ ভিতৰত অন্তত 3টা বিষয়লৈ ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানৰ 1ম শ্ৰেণীত নামভৰ্তি কৰা বা অধ্যয়নৰত শিক্ষাৰ্থীয়েও ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
দক্ষিণ হালমৰা মানকাছৰ জিলাৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন লোকক 2000 টকাৰ জৰিমনাসহ 20 বছৰৰ কাৰাদণ্ড বিহিছে। যোৱা বছৰ জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী মানকাছৰ থানা এলেকাৰ পাথুৰীয়া গাঁৱৰ এগৰাকী 14 বছৰীয়া কিশোৰীক নিৰ্যাতনৰ গোচৰত ছাজিদুল ইছলাম নামৰ লোকজনক এই শাস্তি বিহা হয়। হাতিঙিমাৰী জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত ন্যায়াধীশ সঞ্জয় হাজৰিকাই তথ্য প্ৰমাণ আৰু যুক্তিৰ আধাৰত অভিযুক্তজনক দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ 101.6 MHz, অল ইণ্ডিয়া ৰেডিঅ' এপৰ লগতে ফেচবুক পেজ AIRNewsGHY.RNU আৰু ইউটিউব চেনেল @AIRNewsGuwahatiত লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাব। বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কালি গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্ৰ ছাত্ৰী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। যোৰহাট জিলাৰ ৰংদৈ দগাঁৱৰ যোগেশ্বৰ দত্ত নামৰ লোকজনৰ বিদ্যুৎস্পৃষ্ট হৈ আজি মৃত্যু হয়। বিদ্যুৎ বিভাগে ঘটনাস্থলী পৰিদৰ্শন কৰি দত্তৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চল বিপৰ্যস্ত। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত ভূমিস্খলনত কমেও 7 জন লোকৰ মৃত্যু। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু পৰিমাণে সাম কাটিছে যদিও ভালেমান অঞ্চল এতিয়াও প্লাবিত। প্ৰবল বৰষুণ আৰু জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত যোগাযোগ বিচ্ছিন্ন। ইণ্ডিগো বিমান সেৱা কৰ্তৃপক্ষৰ সৈতে ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা আৰু ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।